গীতমালা পঁচাশী অধ্যায়। প্ৰধান বাদ্যকৰ নিমিত্তে কুৰহৰ বংশৰ ৰচিত গীত। হে জিহুৱা, তুমি তোমাৰ দেশৰ প্ৰতি দয়া দেখুৱালা। তুমি জাকোবৰ ভৱিষ্যত পুনৰ স্থাপন কৰিলা। তোমাৰ লোকসকলৰ অপৰাধ তুমি ক্ষমা কৰিলা। তুমি তেওঁলোকৰ সকলো পাপ ঢাকিলা, চেলা। তোমাৰ সকলো ক্ৰোধ তুমি দূৰ কৰি দিলা, আৰু তোমাৰ প্ৰচণ্ড কোপৰ পৰা তুমি ঘূৰি আহিলা। হে আমাৰ পৰিত্ৰাণৰ ঈশ্বৰ, তুমি আমাক পুনৰ উদ্ধাৰ কৰা। আমাৰ প্ৰতি থকা তোমাৰ ঘৃণা মিশ্ৰিত ক্ৰোধ দূৰ কৰা। তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্বপুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি? তোমাৰ লোকসকলে যাতে তোমাক আনন্দ কৰিব পাৰে, তাৰ বাবে তুমি জানো আমাক পুনৰাই জাগৰিত নকৰিবা। হে জিহুৱা, তোমাৰ দৃহ প্ৰেম তুমি আমাক দেখুওৱা, তোমাৰ পৰিত্ৰাণ আমাক দান কৰা। ঈশ্বৰ জিহুৱাই যিহকে ক'ব, মই তাকেই শুনিম, কিয়নো তেওঁ নিজৰ লোকসকলক আৰু নিজৰ বিশ্বাসী অনুগ্ৰামীসকলক শান্তিৰ কথা ক'ব, যেন সেই লোকসকল পুনৰ মূৰ্খতাৰ ফালে ঘূৰি নাযায়। তেওঁক ভয় কৰা সকললৈ স্বৰূপেই তেওঁ পৰিত্ৰাণৰ সময় তেওঁলোকৰ বাবে সন্নিকট, তাতে আমাৰ দেশত তেওঁ মহিমাই বিৰাজ কৰিব। গভীৰ প্ৰেম আৰু বিশ্বস্ততাৰ মিলন ঘটিব, ধাৰ্মিকতা আৰু শান্তিৰে পৰস্পৰে চুম্বন কৰিব। দেশৰ ভূমিৰ পৰা বিশ্বস্ততা গজালি ওলাব, স্বৰ্গৰ পৰা ধাৰ্মিকতাই তললৈ দৃষ্টি কৰিব। যি যি উত্তম জিহুৱাই নিশ্চয় তাক দান কৰিব। আমাৰ দেশে নিজৰ শস্য উৎপন্ন কৰিব, ধাৰ্মিকতা জিহুৱাৰ আগে আগে চলিব। তেওঁৰ খোজৰ চিহ্ন ধাৰ্মিকতাই এটি পথ প্ৰস্তুত কৰিব।